প্ৰত্যেক চিন্তা হওক এক নতুন জ্ঞানৰ সাগৰ উপচি পৰক, জ্ঞানৰ সাগৰ উপচি পৰক, জ্ঞানৰ সাগৰ উপচি পৰক, অন্ধবিশ্বাস আৰু ভ্ৰমৰ পৰা দেশ মুক্ত
জ্ঞানে পাওক সঁহাৰি, তেতিয়াহে পূৰ্বগ্ৰহ আৰু অন্ধবিশ্বাসৰ পৰা হোম আজৰি। বৈজ্ঞানিক দৃষ্টিভংগী আৰু জ্ঞান অৰ্জনৰ ভাৱনা বিকাশ কৰক। জ্ঞান বিজ্ঞানৰ জ্যোতিবিলাক একত্ৰিত হৈ আহক, দায়িত্ব পালন কৰক। পঞ্চায়তী ৰাজ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰী।